ولما سكت عن موسى الغضب أخذ الألواح وفي نسختها هدى ورحمة للذين هم لربهم يرهبون
আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ'ল তেতিয়া তেওঁ ফলকসমূহ তুলি ল'লে। যিসকলে নিষ্প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।